এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিবলগীয়া কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আজি আনুষ্ঠানিক আধাৰশিলা স্থাপন, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 632 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল আৰু সতী ৰাধিকা উদ্যান উদ্বোধন, 93 সংখ্যক বায়ুসেনা দিৱসৰ কাইলৈ গুৱাহাটীত হ'বলগীয়া অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ, নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা প্ৰায় 5,500 শিক্ষক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা আৰু ব্ৰিছবেনত আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চলিত T20 শৃংখলাৰ 5ম তথা অন্তিমখন খেল। ৰাজ্যত কাৰিকৰী শিক্ষাৰ দিশত যুগান্তকাৰী পদক্ষেপ হিচাপে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। 415 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্ৰযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। 731 বিঘা ভূমিত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্ববিদ্যালয়খনত 2,000 গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, 1,620 গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, 72টা আৱাসিক ভৱন, অতিথিশালা তথা শিক্ষাৰ্থীৰ সা সুবিধা কেন্দ্ৰ থাকিব। বিশ্ববিদ্যালয়খনত কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং, এনিমেচন আৰু গ্ৰাফিক্স, ড্ৰোন আৰু নেভিগেচন প্ৰযুক্তি, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ'ব। এই সন্দৰ্ভত সবিশেষ জনাইছে বিশ্বনাথৰ পৰা আমাৰ সংবাদদাতা অম্লান কাশ্যপে।
আজি বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। গহপুৰ সমজিলাৰ অন্তৰ্গত ভোলাগুৰিত কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে। দেশৰ ভিতৰতে আগশাৰীৰ আধুনিক বিশ্ববিদ্যালয় স্থাপন হ'ব গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহ বাগিচাত। ভোলাগুৰিৰ প্ৰায় 740 বিঘা ভূমিত 500 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ৰাজ্যিক বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয়সমূহৰ শিক্ষাদানৰ লগতে AI, ৰবটিক ছায়েন্স, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও আধুনিক বিষয় অন্তৰ্ভুক্ত হ'ব। তাৰ বাবে এতিয়া প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে। দিনৰ ঠিক 12 বজাৰ লগে লগে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উক্ত বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।
আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত থাকিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি সন্ধিয়া উজান বজাৰত ব্ৰহ্মপুত্ৰৰ ৰিভাৰফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গেটৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল আৰু জেটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। 632 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প দুটা নিৰ্মাণ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ সুৰক্ষা, বহন ক্ষমতা আৰু সুচল যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি অভ্যন্তৰীণ জল পৰিবহন উন্নয়ন প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা গেটৱে অৱ গুৱাহাটী হৈছে সকলো বতৰতে কাৰ্যক্ষম উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ভাসমান টাৰ্মিনেল। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই প্ৰকল্পই জল পৰিবহনৰ দিশত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব। ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধনৰ উপৰি মহানগৰবাসীৰ সুবিধা হোৱাকৈ এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধন কাৰ্য নীলাচল পাহাৰ পৰ্যন্ত সম্প্ৰসাৰণ কৰা হ'ব।
সিদ্ধান্ত লৈছো যে আমি অকণমানকৈ কাম কৰি বিচ্ছিন্ন অংশসমূহক সংযোজিত কৰি এই ৰিভাৰফ্ৰণ্ট আমি কামাখ্যা মন্দিৰ নীলাচল পাহাৰ পৰ্যন্ত আমি এক্সপান্ড কৰিম। আমি ইয়াক নীলাচল পাহাৰ পৰ্যন্ত আমি লৈ যাম। ইতিমধ্যে DC কোৰ্ট, পুৰণা চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্ট আদিত আমি ৰিভাৰফ্ৰণ্ট নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো আৰু আজিৰ 1.2 কিলোমিটাৰৰ এই ৰিভাৰফ্ৰণ্ট নিৰ্মাণে আমাৰ ৰিভাৰফ্ৰণ্ট প্ৰজেক্টক এটা নতুন গতি দিবলৈ সক্ষম হৈছে।
অহা জানুৱাৰীত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই দলঙে গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ লগতে যাতায়াত ব্যৱস্থালৈ নতুন পৰিৱৰ্তন আনিব। এই প্ৰকল্পসমূহে গুৱাহাটীক কেৱল উত্তৰ পূব ভাৰতৰে নহয় বৰং দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিব বুলিও তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই বিগত 4 বছৰত বিত্তমন্ত্ৰীগৰাকীৰ সহায়ত অসমে কেন্দ্ৰৰ পৰা প্ৰায় 1,00,000 কোটি টকাৰ প্ৰকল্প লাভ কৰাৰ কথাও উল্লেখ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰ প্ৰথম দিনা শ্ৰীমতী সীতাৰমণে কালি আবেলি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি প্ৰকল্পটোৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক দৃশ্যপট সলনি কৰিবলৈ অগ্ৰসৰ হোৱা জাগিৰোডৰ এই প্ৰকল্প পৰিদৰ্শন কৰি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। ঔদ্যোগিক ক্ষেত্ৰক নতুন ৰূপ দানেৰে সমগ্ৰ অঞ্চলটোত নিয়োগৰ সুযোগ সৃষ্টি কৰিব পৰা এই প্ৰকল্পটো অসমত স্থাপন কৰাৰ ক্ষেত্ৰত আগবঢ়োৱাৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰীমতী সীতাৰমণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা উদ্যোগী, জ্যেষ্ঠ উদ্যোগপতি আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতেও গঠনমূলক আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে অহা বছৰৰ ফেব্ৰুৱাৰীত এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। প্ৰকল্পটোৱে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। 93 সংখ্যক বায়ুসেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া 12:30 পৰা দিনৰ 2 বজালৈ এয়াৰ শ্ব অৰ্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্বত ৰাফেল, মিগ, সুখয় আদিৰ দৰে 75খন বিমানে ভাগ ল'ব। এই এয়াৰ শ্ব উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক আমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ সতী ৰাধিকা উদ্যানৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্বটো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব চোৱাৰ ব্যৱস্থা কৰা হৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে কালি নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা 5,550 শিক্ষক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰে। উচ্চ প্ৰাথমিক শিক্ষক পদত 1,299 আৰু নিম্ন প্ৰাথমিক শিক্ষক পদত 2,980 প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। বিভিন্ন কাৰণত প্ৰায় 2 বছৰ এই শিক্ষক নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ আছিল যদিও চলিত বৰ্ষৰ মাৰ্চৰ পৰা পুনৰ অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হয়। উত্তীৰ্ণ প্ৰাৰ্থীসকলক কাইলৈ নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। ইপিনে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবেও ইতিমধ্যে চূড়ান্ত বাছনি প্ৰক্ৰিয়া সম্পন্ন হৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। বিশিষ্ট লেখক তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বিষয়া তপন দত্তলৈ এই বছৰৰ অনুপম কুমাৰ অনুবাদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। লিজেণ্ড অফ লাচিত বৰফুকন নামৰ মূল ইংৰাজী গ্ৰন্থখনৰ অসমীয়া অনুবাদৰ বাবে তেওঁক এই বঁটাৰ বাবে বাছনি কৰা হৈছিল। এই বঁটাত আছে এটা স্মাৰক, প্ৰশস্তিপত্ৰ আৰু 25,000 টকা। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ আগত লেখক অনুবাদক তপন দত্তই এইদৰে অনুভৱ ব্যক্ত কৰে।
যিকোনো বঁটা প্ৰাপ্তিয়ে আচলতে লিখিবলৈ উৎসাহ যোগায়, সেই কথাটো সদায়ে এটা আনন্দৰ মুহূৰ্তই। মোৰ এখন অনুবাদ গ্ৰন্থ, মূল গ্ৰন্থখন ইংৰাজী ভাষাত লিখা লিজেণ্ডছ অফ লাচিত বৰফুকন, এই গ্ৰন্থখন লিখিছিল নীলোৎপল বৰগোহাঁয়ে। গ্ৰন্থখন প্ৰকাশ কৰিছিল দিল্লীৰ এটা প্ৰকাশন গোষ্ঠীয়ে। গ্ৰন্থখন মই অনুবাদ কৰিলোঁ, কৰি গুৱাহাটীৰে এটা প্ৰকাশন গোষ্ঠী আগবাকে প্ৰকাশ কৰিলে। সেই গ্ৰন্থখনে এইবাৰ এই অনুবাদ বঁটাটোৰ কাৰণে নিৰ্বাচিত হোৱা বুলি মোক জনাইছে।
অনুবাদ কিমান কঠিন কাম বুলি আপুনি ভাবে?
অনুবাদ আচলতে কৰিব নোৱাৰি বুলিয়ে কয়, অসম্ভৱ। মানে কথাটো এনেকুৱা, প্ৰত্যেকটো ভাষাৰে নিজৰ এটা কালিকা থাকে আৰু সেইটো সেই ভাষাটো কোৱা মানুহ গোষ্ঠীৰ অনুভৱৰ বস্তু। গতিকে অনুভৱক আচলতে অনুবাদ কৰিব নোৱাৰি। কিন্তু কথা হ'ল যে প্ৰয়োজনৰ খাতিৰত আচলতে অনুবাদ কাৰ্য চলি থাকিবই লাগিব। কাৰণটো হ'ল যে বিশ্বৰ যিবিলাক সমৃদ্ধশালী যিবিলাক ভাষা আছে, সাহিত্য আছে, সেই কথাবোৰ সেই ভাষাটো শিকি মেলি আমি পঢ়ি জানি বুজি ল'ব পৰাৰ ক্ষমতা, সেইটো এটা অসম্ভৱ কাম। গতিকে আমি অলপ ওচৰত মূলৰ যিমান পাৰি সিমান ওচৰলৈ গৈ যদি আমাৰ নিজৰ ভাষালৈ সেই কাহিনী বা সেই সাহিত্য যদি নমাই আনিব পাৰোঁ, তাৰ পৰা আমাৰ ভাষা কোৱা যিখিনি মানুহ আছে তেওঁলোক সমৃদ্ধ হ'ব আৰু এই গোটেই বিশাল পৃথিৱীৰ যিটো সাহিত্যৰ যিটো সৌষ্ঠৱ অকণমান হ'লেও তেওঁলোকে আহৰণ কৰিব পাৰিব। কিন্তু মনত ৰাখিব লাগিব যে অনুবাদ আচল সঁচা অৰ্থত কেতিয়াও কৰিব নোৱাৰে।
কিন্তু আপুনি এনে অসম্ভৱকো সম্ভৱ কৰি আপুনি অনুবাদ কৰিলে, এইবাবে আমাৰ ফালৰ পৰা আপোনাক পুনৰবাৰ অভিনন্দন জনাইছো।
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ 69 বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকৰ্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্ৰসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওঁলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি।
যিদিনা আঞ্চলিক বাতৰি পঢ়িম, কিমান আৱেগিক মুহূৰ্ত মই কব নোৱাৰো যে মোৰ চকু পানী ওলাই গৈছে। সেই যে ৰাতিপুৱা আঞ্চলিক বাতৰি পঢ়িছো মই লৰা গোস্বামীয়ে, এই যে কৈছো মই এটা অদ্ভুত এটা অনুভৱ আকাশবাণীৰ ফালে, সেই কথাটো মানে মই বুজাব নোৱাৰো কেনেকুৱা এটা অনাবিল প্ৰশান্তি আৰু কেনেকুৱা মানে অনুভৱ এটা।
বাতৰি সদায় সহজ সৰল ভাষাত সাধাৰণ মানুহে বুজি পোৱাকৈ লিখিব লাগে। পৰৱৰ্তী সময়ত মই বিভাগীয়ভাৱে যেতিয়া বিভিন্ন প্ৰচাৰ অভিযানৰ দায়িত্ব ল'ব লগা হৈছিলে, তেতিয়া প্ৰচাৰ পুস্তিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰতেই হওক বা বিজ্ঞাপন প্ৰস্তুত কৰাৰ ক্ষেত্ৰতেই হওক, এই কথাটোত মই সদায় গুৰুত্ব দিছিলো যাতে ভাষা সদায় সহজ সৰল আৰু সাধাৰণ মানুহে বুজি পোৱা হয়। বাতৰি লিখা আৰু পঢ়াৰ অভিজ্ঞতাই আমাক কৰ্মজীৱনত আত্মবিশ্বাসী হ'বলৈ শিকালে।
আজি নিশা 8:02 দৃষ্টিপাতত আকাশবাণীৰ ষ্টুডিঅ'ত তেওঁলোকে ব্যক্ত কৰিব নিজ নিজ অভিজ্ঞতা আৰু উপলব্ধি। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ ভূষণ বৰঠাকুৰৰ। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি ব্ৰিছবেনৰ গাব্বাত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 1:45 আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে কুইন্সলেণ্ডত অনুষ্ঠিত চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াক 48 পৰাস্ত কৰি শৃংখলাটোত 2-1 অগ্ৰগতি লাভ কৰি আছে। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে শৃংখলাটো দখলৰ বাবে আজি আপ্ৰাণ চেষ্টা চলাব। ইপিনে ভাৰতৰ বেগী বলাৰ জছপ্ৰীত বুমৰাহ ইতিহাস ৰচনাৰ বাবে মাত্ৰ 1 উইকেটৰ প্ৰয়োজন। আজিৰ খেলখনত 1 উইকেট লাভ কৰিলে বুমৰাই টি20 আন্তঃৰাষ্ট্ৰীয় খেলত 100 উইকেট লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন বাতৰিক শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি গুৱাহাটীত 632 কোটি টকা ব্যয় সাপেক্ষ অত্যাধুনিক ফেৰী টাৰ্মিনেল আৰু এখন উদ্যান উদ্বোধনৰ বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বিগত 2 দশকত অসমৰ অৰ্থনৈতিক বিকাশৰ হাৰ সোণালী আখৰেৰে লিখা হৈছে বুলি বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল আৰু দৈনিক জনমভূমি কাকতে ৰাষ্ট্ৰীয় গান বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ নতুন দিল্লীত আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই বাতৰিটো দ্য টাইমছ অব ইণ্ডিয়া কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে অসম চৰকাৰৰ সৈতে সংস্থাটোৰ চুক্তি স্বাক্ষৰিত হ'বলগীয়াৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে মহিলাৰ টি20 বিশ্ব চেম্পিয়ন দলৰ সদস্যা উমা ছেত্ৰীৰ অসম আগমনৰ সময়ত BCCI আৰু অসম ক্ৰিকেট সংস্থাই নিৰৱতা অৱলম্বন কৰিলে বুলি আন এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অসম কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত 3,250 মেগাৱাট শক্তিসম্পন্ন বিদ্যুৎ প্ৰকল্পৰ ভূমি আবণ্টন আৰু আদানী গোষ্ঠীৰ পৰা উচ্চ হাৰত অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ চুক্তি সম্পাদিত হোৱা সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কালি সংবাদমেলত উত্থাপন কৰা তথ্যৰ উদ্ধৃতি দি এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত আৰু নিয়মীয়া বাৰ্তা কাকতে বৰেণ্য নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালীৰ দেহাৱসানৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত বক্স বাতৰিৰূপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পই অসমক সলনি কৰিব বুলি কৰা মন্তব্যক প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক বাতৰিৰ মাজলৈ পুনৰ উভতি যাওঁ।
ধন্যবাদ পৰিস্মিতা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিবলগীয়া কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আজি আনুষ্ঠানিক আধাৰশিলা স্থাপন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 632 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল আৰু সতী ৰাধিকা উদ্যান উদ্বোধন। 93 সংখ্যক বায়ুসেনা দিৱসৰ কাইলৈ গুৱাহাটীত হ'বলগীয়া অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা প্ৰায় 5,500 শিক্ষক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা। আৰু ব্ৰিছবেনত আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চলিত টি20 শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।